Ea, Akah Pani. প্রধানমন্ত্রী নরেন্দ্র মোদী আর মালয়েশিয়ার প্রধানমন্ত্রী আনোয়ার ইব্রাহিমর আজি কুয়ালালামপুরত অনুষ্ঠিত এখন বৈঠকত প্রতিরক্ষা আর সুরক্ষামূলক সহযোগিতার সম্পর্ককে ধরে বিভিন্ন বিষয়ত গুরুত্ব আরোপ করা হয়। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে প্রাক্তন রাষ্ট্রপতি ড জাকির হুসেইনক জন্মবার্ষিকী উপলক্ষে তেওঁৰ প্রতি শ্রদ্ধা নিবেদন করেছে। অসমৰ মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত আয়োজিত এখন সংবাদমেলত সাংসদ গৌরব গগৈক পাকিস্তানী এজেন্ট বুলি অভিহিত করেছে। বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰী তথা আওয়ামী লীগৰ জ্যেষ্ঠ নেতা ৰমেশ চন্দ্ৰ সেনৰ কাৰাৰুদ্ধ অৱস্থাত দেহাৱসান ঘটিছে আৰু স্পেইনৰ আলিকান্তেত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাত অসমৰ লাভলীনা বৰগোহাঁয়ে 75 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি কুয়ালালামপুরত মালয়েশিয়ার প্রধানমন্ত্রী আনোয়ার ইব্রাহিমর সহ এখন বৈঠকত অংশগ্রহণ করে। দুয়োগৰাকী নেতাৰ মাজৰ এই আলোচনাত প্ৰতিৰক্ষা আৰু সুৰক্ষামূলক সহযোগিতাৰ সম্পৰ্কৰ লগতে অৰ্থনৈতিক আৰু উদ্ভাৱনৰ দিশত সহযোগিতাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয়। প্ৰধানমন্ত্ৰী দুগৰাকীৰ এই আলোচনাৰ সময়ত উভয় পক্ষৰ মাজত দুৰ্যোগ ব্যৱস্থাপনা, দৃশ্য শ্ৰাব্য মাধ্যমৰ বাবে যৌথ প্ৰযোজনা, ছেমিকণ্ডাক্টৰ আৰু সুৰক্ষাকে ধৰি বিভিন্ন দিশ সামৰি কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ ফলত দুয়োপক্ষৰ মাজত সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপ, চোৰাংচোৱাৰ তথ্যৰ আদান প্ৰদান, সামুদ্ৰিক নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ দৰে বিষয়সমূহত সহযোগিতা বৃদ্ধি পাব। সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি স্পষ্ট বুলি উল্লেখ কৰি তেওঁ কয় যে দেশখনে এই বিষয়ত কোনোধৰণে আপোচ নকৰাৰ লগতে দুমুখীয়া নীতি গ্ৰহণ নকৰে। দেশ দুখনৰ মাজত শক্তি, আন্তঃগাঁথনি, উৎপাদন আৰু ডিজিটেল অৰ্থনীতিৰ দৰে ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, স্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ লেখীয়া ক্ষেত্ৰসমূহতো দেশ দুখনৰ মাজৰ সম্পৰ্ক ক্ৰমান্বয়ে অধিক গভীৰ হৈ উঠিব। আজিৰ সামৰণিৰ দিনটোৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দেশখনৰ বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনা কৰাৰ লগতে মালয়েছিয়াত থকা ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিক আৰু দেশখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিবৰ্গৰ সৈতেও মত বিনিময় কৰে। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা নিশা কুৱালালামপুৰৰ মাইন্স এক্সিবিশ্যন এণ্ড কনভেনশ্যন চেণ্টাৰত আয়োজিত এটা অনুষ্ঠানত দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিয়ে। প্ৰায় 15,000 লোকৰ এই সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে ভাৰত আৰু মালয়েছিয়াৰ মাজৰ গভীৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে আৰু প্ৰৱাসী ভাৰতীয়সকলক দুয়োখন দেশক হৃদয়েৰে সংযুক্ত কৰা জীৱন্ত সেতু বুলি অভিহিত কৰে। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে থকা নিজৰ পুৰণি বন্ধুত্বৰ কথা সোঁৱৰি শ্ৰীমোদীয়ে কয় যে তেওঁ যোৱা বছৰ আছিয়ান শীৰ্ষ সন্মিলনত ভাগ ল'ব নোৱাৰাৰ পাছত মালয়েছিয়া ভ্ৰমণলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে। ভাৰত আৰু মালয়েছিয়াই 2024 বৰ্ষত দুয়ো দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সম্পৰ্কলৈ উন্নীত কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উভয় দেশে হাতত হাত ধৰি আগবাঢ়ি গৈছে আৰু পৰস্পৰৰ সফলতা উদযাপন কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ড জাকিৰ হুছেইনৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জন্মবাৰ্ষিকী পালন কৰা হয়। 1897 চনৰ 8 ফেব্ৰুৱাৰীত হায়দৰাবাদত জন্মগ্ৰহণ কৰা ড হুছেইনে 1967 চনৰ 13 মেৰ পৰা 1969 চনৰ 3 মেত তেওঁৰ মৃত্যু পৰ্যন্ত তৃতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক এগৰাকী পাকিস্তানী এজেণ্ট বুলি অভিহিত কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড শৰ্মাই সাংসদ গগৈ আৰু তেওঁৰ পন্নীৰ পাকিস্তানৰ নাগৰিক আলী তৌকীৰ শ্বেখ নামৰ এজন লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই সম্পৰ্কে তেওঁৰ হাতত ভালেমান প্ৰমাণ আছে। অসম আৰক্ষীৰ দ্বাৰা গঠিত SIT প্ৰতিবেদনৰ আধাৰত CID এই সন্দৰ্ভত এটা গোচৰো ৰুজু কৰা হৈছে বুলি তেওঁ কয়। বিষয়টোৰ গুৰুত্বলৈ লক্ষ্য ৰাখি এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। SIT প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড শৰ্মাই যোৱা সময়ছোৱাত সাংসদ গগৈ আৰু তেওঁৰ পন্নীৰ পাকিস্তান ভ্ৰমণ আৰু পাকিস্তানৰ নাগৰিকৰ সৈতে কৰা যোগাযোগৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সংবাদমেলত সদৰি কৰে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড CBDTয়ে আয়কৰ আইন 2025ৰ অধীনত প্ৰস্তাৱিত আয়কৰ নিয়ম আৰু প্ৰপত্ৰ সন্দৰ্ভত অংশীদাৰসকলৰ পৰা পৰামৰ্শ আহ্বান কৰিছে। যোৱা বছৰ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰা আয়কৰ আইন চলিত বছৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি চূড়ান্ত অধিসূচনা জাৰি কৰাৰ পূৰ্বে প্ৰস্তাৱিত আয়কৰ আইন আৰু প্ৰপত্ৰসমূহ চৰকাৰী ৱেবছাইট incometaxindia.gov.in আপলোড কৰা হৈছে। ভাষা সৰল কৰা, মোকৰ্দমা হ্ৰাস কৰা, অনাৱশ্যকীয় আৰু অপ্ৰচলিত নিয়ম আৰু প্ৰপত্ৰসমূহ চিনাক্তকৰণ আদি সন্দৰ্ভত পৰামৰ্শ বিচৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰী তথা আৱামী লীগৰ জ্যেষ্ঠ নেতা ৰমেশ চন্দ্ৰ সেনৰ দিনাজপুৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত কালি পুৱা দেহাৱসান ঘটে। 85 বছৰ বয়সীয়া প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত দেশখনত কাৰাবন্দী অৱস্থাত থকা জ্যেষ্ঠ নাগৰিকৰ চিকিৎসা তথা স্বাস্থ্যসেৱাৰ বিষয়টোক লৈ পুনৰ প্ৰশ্ন উত্থাপিত হৈছে। কাৰাগাৰ আৰু চিকিৎসালয়ৰ বিষয়ৰ উদ্ধৃতিৰে আকাশবাণীৰ ঢাকাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে বাংলাদেশৰ জলসম্পদ দপ্তৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকী কাৰাৰুদ্ধ অৱস্থাত কালি পুৱা অসুস্থ হৈ পৰাৰ পাছত প্ৰায় 9:10 তেওঁক দিনাজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰী বিভাগত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ মাত্ৰ 19 মিনিট পাছতেই পুৱা 9:29 চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। দিনাজপুৰ জিলা কাৰাগাৰৰ অধীক্ষক ফৰহাদ চৰকাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰিটো নিশ্চিত কৰি কয় যে আইনী আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছত তেওঁৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হ'ব। নেতাগৰাকী চিকিৎসকৰ নিয়মীয়া তত্বাৱধানত আছিল নে নাই অথবা কাৰাৰুদ্ধ অৱস্থাত আকস্মিকভাৱে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাৰ কাৰণ কি সেই সন্দৰ্ভত কৰ্তৃপক্ষই এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে ঠাকুৰগাঁও 1 সমষ্টিৰ পৰা 5 বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত ৰমেশ চন্দ্ৰ সেনক বিগত বৰ্ষৰ 16 আগষ্টত তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে 5 আগষ্টত দেশখনত আৰম্ভ হোৱা ৰাজনৈতিক অস্থিৰতাৰ পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা হৈছিল। চিকিৎসালয়ৰ সূত্ৰ আৰু আৱামী লীগৰ নেতৃবৰ্গই প্ৰকাশ কৰা মতে বয়সজনিত বিভিন্ন ৰোগত আক্ৰান্ত প্ৰাক্তন মন্ত্ৰীগৰাকী গ্ৰেপ্তাৰ হোৱাৰ সময়ৰ পৰাই অসুস্থতাত ভুগি আছিল। এনে প্ৰেক্ষাপটত অশীতিপৰ নেতা এগৰাকীক কাৰাবন্দী কৰি ৰখাৰ সিদ্ধান্ত তথা তেওঁক উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ভাৰতীয় নৌসেনা বাহিনীৰ প্ৰশিক্ষণ জাহাজ INS সুদৰ্শনীয়ে ওমানৰ চালালাহত নিজৰ প্ৰথমটো বিমান ভ্ৰমণ কাৰ্যসূচীৰ সামৰণি মাৰিছে। এই যাত্ৰাই ভাৰত আৰু ওমানৰ মাজৰ ঐতিহাসিক সামুদ্ৰিক সম্বন্ধৰ বিষয়ে আলোকপাত কৰাৰ লগতে দুয়োখন ৰাষ্ট্ৰৰ নৌসেনা বাহিনীৰ মাজৰ মিত্ৰতা শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই যাত্ৰা জাহাজখনৰ 10-মহীয়া সমুদ্ৰ যাত্ৰা লোকায়ন 26ৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই যাত্ৰাৰ লক্ষ্য আছিল ভাৰতৰ চহকী সামুদ্ৰিক ঐতিহ্য আৰু বসুধৈৱ কুটুম্বকম নীতিৰ বৈশিষ্ট্য সমগ্ৰ বিশ্বতে প্ৰদৰ্শন কৰা। স্পেইনৰ আলিকান্তেত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাত অসমৰ লাভলীনা বৰগোহাঁয়ে 75 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছে। অসমৰ অলিম্পিক পদকজয়ী তাৰকা খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ মেৰী স্মিথক পৰাস্ত কৰি চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰে। কালি অনুষ্ঠিত ছেমিফাইনেলত লাভলীনাই ৱেলছৰ ৰজি একলছক 5-0 পইণ্টত পৰাস্ত কৰে। অপেন মাষ্টাৰ্ছ গেমছ আবুধাবি 2026 হিচাপে পৰিচিত দক্ষিণ এছিয়াৰ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা আবুধাবি মাষ্টাৰ্ছ 2026 কালি আৰম্ভ হৈছে। 30 বছৰ আৰু তাতকৈ অধিক বয়সৰ এথলীটে অংশগ্ৰহণ কৰা এই 10-দিনীয়া ক্ৰীড়া প্ৰতিযোগিতাত মুঠ 20 বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জায়েদ স্পৰ্টছ চিটি ষ্টেডিয়ামত কালি উদ্বোধনী সমাৰোহ সম্পন্ন হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাত 92খনতকৈও অধিক সংখ্যক দেশৰ 25,000ৰো অধিক খেলুৱৈয়ে ভাগ লৈছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতা হ'ল দক্ষিণ এছিয়াত অনুষ্ঠিত বিভিন্ন খেলৰ 30 বছৰৰ ঊৰ্ধৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰথমখন বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত 30 বছৰ বয়সৰ ঊৰ্ধৰ সকলো ধৰণৰ যিকোনো ধৰণৰ দক্ষতা থকা তথা সামৰ্থ্য থকা খেলুৱৈসকলৰ বাবে মুকলি। T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি প্ৰথমখন খেলত আফগানিস্তানে নিউজিলেণ্ডক জয়ৰ বাবে 183 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নিউজিলেণ্ডে আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে 9 অভাৰ 2 বলত 3 উইকেট হেৰুৱাই 88 ৰাণ সংগ্ৰহ কৰিছে। প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ গুলবাদিন নাইবে 63 ৰাণ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ মাজত আজি কুৱালালামপুৰত অনুষ্ঠিত এখন বৈঠকত প্ৰতিৰক্ষা আৰু সুৰক্ষামূলক সহযোগিতাৰ সম্পৰ্ককে ধৰি বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ জাকিৰ হুছেইনৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এখন সংবাদমেলত সাংসদ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি অভিহিত কৰিছে। আৰু স্পেইনৰ আলিকান্তেত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাত লাভলীনা বৰগোহাঁয়ে 75 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।